এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ পাছত সমগ্ৰ দেশতে বিশেষ সতৰ্কতা জাৰি, ৰাজ্যৰ ঠায়ে ঠায়ে তীব্ৰ তালাচী অভিযান, জনজাতীয় লোকক বসুন্ধৰা আঁচনিৰ জৰিয়তে 50 বিঘা পৰ্যন্ত ভূমি স্বত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, দ্বিতীয় পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচনত 66.91% ভোটদান, এক্সিট পোলৰ সমীক্ষাত NDAৰ পুনৰ প্ৰত্যাৱৰ্তনৰ ইংগিত, ৰাজ্য চৰকাৰ আৰু গুগলৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰক লৈ এখন বিশেষ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ, আৰু যান বাহন ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা শৃংখলাৰ বাবে মিজোৰামলৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ বঁটা। নতুন দিল্লীত লালকিল্লাৰ সমীপত সোমবাৰে হোৱা গাড়ীবোমা বিস্ফোৰণৰ পাছৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তদন্তকাৰী সংস্থাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন উচ্চস্তৰীয় নিৰাপত্তা সম্পৰ্কীয় বৈঠকত মিলিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে দিল্লী বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত প্ৰতিগৰাকী অপৰাধীকে বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা সংস্থাৰ সঞ্চালক, দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ সঞ্চালক প্ৰধানে অংশগ্ৰহণ কৰে। জম্মু কাশ্মীৰ আৰক্ষীৰ সঞ্চালক প্ৰধানেও ভাৰ্চুৱেল ব্যৱস্থাৰে এই বৈঠকত অংশ লয়। গৃহ মন্ত্ৰালয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAক বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে। মহানগৰখনৰ সকলো স্পৰ্শকাতৰ এলেকাতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। নিৰাপত্তাজনিত কাৰণত লালকিল্লা মেট্ৰ ষ্টেচন বন্ধ থাকিব যদিও আন আন ষ্টেচনসমূহত যাতায়াত স্বাভাৱিক থাকিব বুলি দিল্লী মেট্ৰ ৰেল নিগমে প্ৰকাশ কৰিছে। কাইলৈ পৰ্যন্ত লালকিল্লা দৰ্শনাৰ্থীসকলৰ বাবে বন্ধ ৰখা হ'ব। ইপিনে দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পাছত সমগ্ৰ দেশতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীতো নিৰাপত্তাৰক্ষীয়ে বিশেষ সতৰ্কতা অৱলম্বন কৰাৰ লগতে তালাচী অভিযান তীব্ৰ কৰি তুলিছে। বিশেষকৈ ৰেল ষ্টেচন, বিমানবন্দৰসমূহত নিৰাপত্তাৰক্ষীসকলে অভিযান চলাই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। গুৱাহাটী ৰেলৱে ষ্টেচনত CRPFে তালাচী অভিযান চলোৱাৰ লগতে যাত্ৰীসকলক মাইকযোগে সজাগ, সচেতন আৰু সতৰ্ক হোৱাৰ আহান জনায়। ৰেল ষ্টেচনসমূহ ড্ৰোনৰ সহায়ত নিৰীক্ষণ কৰি থকা হৈছে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত তৎকালে প্ৰযোজ্য হোৱাকৈ প্ৰশাসনে সমদল, মাৰাথন আদি কাৰ্যসূচী নিষিদ্ধ কৰিছে। মহানগৰ আৰক্ষীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে। ইপিনে অসমত সন্ত্ৰাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত আনন্দ কৰা লোকক প্ৰয়োজন হলে গ্ৰেপ্তাৰ কৰা হ'ব বুলি সকীয়াই দিয়ে। দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰা লোকৰ বিৰুদ্ধে তথ্য পৰীক্ষা কৰি গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক তেওঁ নিৰ্দেশ দিয়ে। ৰাজ্যৰ জনজাতীয় লোকসকলক বসুন্ধৰা আঁচনিৰ অধীনত 50 বিঘা পৰ্যন্ত ভূমিৰ অধিকাৰ দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। থৰ্টিয়াবা বিৰচা মুণ্ডাৰ 150 সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যজুৰি উদযাপিত জনজাতীয় গৌৰৱ বৰ্ষ প্ৰশেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰীয়ে কালি কামৰূপ জিলাৰ মুঠ 4673 জনজাতীয় পৰিয়ালক ভূমি স্বত্বপত্ৰ বিতৰণ কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বসুন্ধৰা আঁচনিৰ প্ৰথম পৰ্যায়ত প্ৰায় 1.5 লাখ জনজাতীয় লোকে ভূমিপত্তা লাভ কৰিছিল যদিও আন বহুলোকে এই সুবিধা গ্ৰহণৰ বাবে আবেদনেই কৰা নাছিল। পৈতৃকভাৱে অধিক ভূমি থকা এই লোকসকলৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে এগৰাকীকৈ জনজাতীয় ব্যক্তিক 50 বিঘাকৈ ভূমিৰ অধিকাৰৰ স্বত্ব প্ৰদান কৰিব বুলি তেওঁ ঘোষণা কৰে।
আমি যেতিয়া বসুন্ধৰা এক আৰম্ভ কৰিছিলো তেতিয়া অসমত প্ৰায় 1.5 লাখতকৈ অধিক পৰিয়ালে ভূমিৰ পত্তা পাবলৈ সক্ষম হৈছিল, যি নেকি জনজাতীয় লোক আছিল। কিন্তু বসুন্ধৰাত আমি মাত্ৰ 7 বিঘা মাটি দিব পাৰো আৰু সেইকাৰণে জনজাতীয় লোকসকলে মাটিৰ আবল্টন ল'ব বিচৰা নাই। মই তৎকালীনভাৱে ৰণোজ পেগু ডাঙৰীয়াৰ লগত আলোচনা কৰিছিলো, ট্ৰাইবেল সংঘৰ লগত আলোচনা কৰিছিলো আৰু আমি সিদ্ধান্ত লৈছিলো যে জনজাতীয় লোকসকলক আমি চৰকাৰী মাটিত বহি থাকিলেও 50 বিঘালৈকে আমি তেওঁলোকক বসুন্ধৰাৰ জৰিয়তে ভূমি পত্তা দিব পাৰিম।
কালিৰ এই অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে বড়ো, ৰাভা, কাৰ্বি আৰু গাৰো জনগোষ্ঠীৰ এই লোকসকলক ভূমি স্বত্বপত্ৰ প্ৰদান কৰি জনজাতীয় লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত এয়া অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। ইপিনে জনজাতীয় গৌৰৱ প্ৰশেকৰ সৈতে সংগতি ৰাখি যোৰহাট জিলাৰ 10টা আদি সেৱা কেন্দ্ৰত আজিৰে পৰা স্বাস্থ্য আৰু পৰিপুষ্টি শিবিৰৰ আয়োজন কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কালি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি 66.91% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে সর্বমুঠ 243 আসনৰ বাবে যোৱা 6 নৱেম্বৰত আৰু কালি 2 পৰ্যায়ত ভোটগ্ৰহণ কৰা হয়। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে 1951 চনৰ পৰা অনুষ্ঠিত সকলো নিৰ্বাচনৰ ভিতৰত 2025 চনৰ নিৰ্বাচনত প্ৰায় 66.9% অৰ্থাৎ সৰ্বাধিক সংখ্যক ভোটদাতাই নিজৰ গণতান্ত্ৰিক অধিকাৰ ৰাজ্যখনত সাব্যস্ত কৰিছে। এইবাৰ বিহাৰ বিধানসভা নিৰ্বাচনত পুৰুষৰ ভোটদানৰ হাৰ 62.8% আৰু মহিলাৰ ভোটদানৰ হাৰ 71.6% আছিল। দুয়োটা পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে নিৰ্বাচন সম্পন্ন হয়। উল্লেখযোগ্য যে যোৱা 6 নৱেম্বৰত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণত 65% ভোটদান হৈছিল। 14 নৱেম্বৰত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব। উল্লেখযোগ্য যে এক্সিট পলৰ সমীক্ষা অনুসৰি ৰাজ্যখনত NDA পুনৰ ক্ষমতালৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পাছত কৰা এই সমীক্ষাত NDAয়ে 243 আসনৰ ভিতৰত 133-167 আসন পাব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে। ইয়াৰ বিপৰীতে RJD আৰু কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে মাত্ৰ 70-102 আসনহে লাভ কৰিব বুলি সমীক্ষাসমূহত প্ৰকাশ পাইছে। জনসাধাৰণৰ কাম কাজসমূহ নিয়াৰিকৈ সম্পন্ন কৰা আৰু চৰকাৰৰ সেৱাসমূহ অধিক স্বচ্ছ আৰু ক্ষিপ্ৰতাৰে উপলব্ধ কৰাত সহায়ক হোৱাকৈ প্ৰশাসনত কৃত্ৰিম বুদ্ধিমত্তাৰ বহুল প্ৰয়োগত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলক AI হাব ৰূপে প্ৰতিষ্ঠাৰ বাবেও প্ৰয়োজনীয় কাৰিকৰী সামৰ্থ আহৰণ আৰু আন্তঃগাঁথনিৰ বিকাশত চৰকাৰে বিশেষভাৱে গুৰুত্ব দিছে। এই সন্দৰ্ভত কালি মন্ত্ৰী কেশৱ মহন্ত আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কটাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে গুগলৰ সৈতে প্ৰশাসনত কৃত্ৰিম বুদ্ধিমত্তা বিষয়ক এখন বুজাবুজিৰ চুক্তি সম্পাদন কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ তথ্য প্ৰযুক্তি বিভাগৰ সচিব গোপীনাথ নাৰায়ণ আৰু গুগল ক্লাউডৰ ভাৰতৰ সঞ্চালক তথা দেশীয় মুৰববী আশীষ বাট্টালে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰেৰে সামৰ্থ বিকাশ আৰু বিষয়াসকলৰ কৰ্ম নিপুণতা বৃদ্ধিৰ জৰিয়তে চৰকাৰী সেৱাসমূহ অধিক সুচাৰুৰূপে তথা খৰতকীয়াকৈ ৰাইজৰ ওচৰলৈ নিবলৈ সমৰ্থ হ'ব বুলি আশা কৰা হৈছে। এই বুজাবুজিৰ চুক্তি সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তই এইদৰে কয়।
অসম চৰকাৰৰ ইনফৰমেশ্যন টেকন'লজি বিভাগ আৰু গুগল ক্লাউডৰ লগত আমি এখন MOU ছাইন কৰিছোঁ। বিশেষকৈ হেল্থ কেয়াৰত লাগিব, এডুকেশ্যনত লাগিব, এগ্ৰিকালচাৰত লাগিব। এইখিনিত আমি এতিয়া AI এপ্লিকেবল কৰিবলৈ আগবাঢ়িছোঁ। দ্বিতীয় কথাটো হ'ল কি, AI এটা চেণ্টাৰ অৱ এক্সিলেঞ্চ ইয়াত নিৰ্মাণ কৰাৰ কথা আমি ইতিমধ্যে তেওঁলোকৰ লগত কথা পাতি সিদ্ধান্ত লৈছোঁ। এটা ছিষ্টেমত তেওঁলোকৰ তাৰ পৰা মানে ইনভেষ্টমেণ্ট হ'ব। এটা পাৰ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা হ'ব, এটা পাৰ্ট আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ তৰফৰ পৰা হ'ব। ধৰি লওক আমি ইয়েৰলি যদি ধৰি লওক 10 কোটি টকা, 2 কোটি টকা আহিব গুগলৰ, 4 কোটি টকা আহিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, 4 কোটি টকা আহিব ধৰক আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ।
মিজোৰামে ৰাজ্যখনত যান বাহন ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অতুলনীয় সফলতাৰ বাবে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ নগৰীয় পৰিবহণ বিভাগৰ দ্বাৰা বিশেষ বঁটা লাভ কৰিছে। হাৰিয়ানাৰ গুৰুগ্ৰামত অনুষ্ঠিত অষ্টাদশ আৰ্বান মবিলিটি ইণ্ডিয়া সন্মিলনত ৰাজ্যখনক কালি এই বঁটাৰে সন্মানিত কৰা হয়। মিজোৰামৰ নগৰ উন্নয়ন আৰু দৰিদ্ৰতা দূৰীকৰণ বিভাগৰ সচিব লালমাল চাওমা পাচুৱাই এই বঁটা গ্ৰহণ কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় নগৰ পৰিক্ৰমা আৰু গৃহ নিৰ্মাণ মন্ত্ৰী মনোহৰ লাল আৰু বিভাগটোৰ ৰাজ্যমন্ত্ৰী তোষণ চাহু উপস্থিত থাকে। উল্লেখযোগ্য যে প্ৰতি বছৰে মন্ত্ৰালয়ে আয়োজন কৰা এই সন্মিলনত দেশৰ বিভিন্ন ৰাজ্যৰ মহানগৰসমূহত উদ্ভাৱনমূলক, বহনক্ষম আৰু সুশৃংখল পৰিবহণৰ বাবে উৎসাহিত কৰাৰ প্ৰয়াস কৰা হয়। এই বঁটা লাভৰ বাবে মিজোৰামৰ মহানগৰ পৰিকল্পনা বিভাগে বিশেষ বাছনি সমিতিৰ সন্মুখত ৰাজ্যখনৰ পৰিবহণ ব্যৱস্থাক উপস্থাপন কৰিছিল। যোৱা 16 অক্টোবৰত বিভাগটোৱে ভিডিঅ' আৰু পাৱাৰ পইণ্টৰ মাধ্যমেৰে এই ব্যৱস্থা উপস্থাপন কৰিছিল। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ পৰিবহণৰ নীতি নিৰ্দেশনা আৰু জনসাধাৰণৰ পথত চলাচলৰ ক্ষেত্ৰত সু অভ্যাসসমূহ দাঙি ধৰা হৈছিল। মিজোৰাম চৰকাৰে এই সন্মান ৰাজ্যখনৰ জনসাধাৰণৰ বাবে উৎসৰ্গা কৰিছে। উল্লেখযোগ্য যে পৰিবহণ আৰু যান বাহন চলাচলৰ ক্ষেত্ৰত দেখুওৱা শৃংখলাৰ বাবে মিজোৰাম দেশৰ ভিতৰতে প্ৰশংসিত হৈ আহিছে। ৰাজ্যখনৰ ৰাজধানী চহৰ আইজলক দেশৰ হৰ্ণশূন্য আৰু নীৰৱ মহানগৰ বুলিও প্ৰশংসা কৰা হয়। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত ক্ষীপ্ৰ গতিত চলি আছে আৰু এতিয়ালৈকে কমেও 140 লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। এই ঘটনাৰ অনুসন্ধান চলাই থকা বিশেষ তদন্তকাৰী গোটৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাই এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে মুম্বাই আৰু ছিংগাপুৰৰ পৰাও আৰক্ষীয়ে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিছে।
এতিয়া পৰ্যন্ত আমি 140তকৈ বেছি উইটনেছৰ ষ্টেটমেণ্ট লৈছোঁ আৰু ঠিকমতে আমাৰ চলি আছে তদন্ত। মুম্বাইত আমি কিছুমান তথ্য সংগ্ৰহ কৰাৰ কথা আছিল, ষ্টেটমেণ্ট লোৱা কথা আছিল, সেইখিনি আমাৰ টীমে কৰি আহিছে। ছিংগাপুৰৰ পৰা যিখিনি আমি পাবলগীয়া আছে যথেষ্টখিনি পাইছোঁ, আর কিছুমান পাবলগীয় আছে, এইখানে আমি খুব সোনকালে পাম। আমি বিভিন্ন বিহু সমিতির স্টেটমেন্ট লোক স্টেটমেন্ট খুব আমার দরকার তদন্তর খাতির, গতি আমি ভালেমান তথ্য পাইছো, এইখানেও আমি ইনভেস্টিগেশনত আনিছো।
উল্লেখযোগ্য যে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই অহা 8 ডিচেম্বৰত এই ঘটনার অভিযোগনামা দাখিল করা হব বলে ইতিপূর্বে প্রকাশ করেছে। এই ঘটনা জড়িতসকলক কোনো কারণে রেহাই দিয়া নহব বলেও স্পষ্ট করে দিছে। আজিৰে পৰা 2025-26 পৰ্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্যত খাতি চাফাৰী আৰম্ভ হৈছে। যোৱা 23 অক্টোবৰত কৰ্তৃপক্ষই পবিতৰা অভয়াৰণ্যত পৰ্যটকৰ বাবে জীপ চাফাৰী মুকলি কৰিছিল। এটা খৰ্গযুক্ত গঁড়ৰ বিচৰণভূমি পবিতৰাত 2025-26 পৰ্যটন বৰ্ষ কিছু পলমকৈ আৰম্ভ কৰা হৈছে। অভয়াৰণ্যখনৰ বিধ্বস্ত বাটপথ মেৰামতিৰ পাছতহে পৰ্যটকৰ বাবে কৰ্তৃপক্ষই জীপ চাফাৰী মুকলি কৰে। উল্লেখযোগ্য যে অভয়াৰণ্য কৰ্তৃপক্ষৰ পৰা পোৱা তথ্য অনুসৰি বিগত 2024-25 পৰ্যটন বৰ্ষত 34,390 দেশী বিদেশী পৰ্যটকৰ পবিতৰালৈ আগমন ঘটিছিল। এই বছৰ পৰ্যটকৰ পৰা 81,26,425 টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে বুলি অভয়াৰণ্য কৰ্তৃপক্ষই জানিবলৈ দিছে। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 89.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। এতিয়া আহক সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত দিল্লীৰ বোমা বিস্ফোৰণ, বিহাৰৰ বিধানসভা নিৰ্বাচন, দুৰ্নীতিগ্ৰস্ত বিষয়া নুপুৰ বৰাৰ জামিন, ফ্লেশ উপন্যাসৰ বাবে ডেভিড চালেক চলিত বৰ্ষৰ বুকাৰ বঁটা প্ৰদান আদি ভিন ভিন বাতৰিয়ে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে বিহাৰত চৰকাৰ গঠনৰ দিশে NDA শিৰোনামেৰে ভোটগ্ৰহণৰ সামৰণিৰ পাছতে বিভিন্ন প্ৰতিষ্ঠানৰ এক্সিট পলৰ সমীক্ষাৰ বাতৰি মুখ্য বাতৰিৰ স্থান দিছে। দৈনিক অসম কাকতৰ মুখ্য বাতৰিৰ শিৰোনাম 10-11 বিস্ফোৰণ, আঁৰত জৈছ ই মহম্মদ। অসমীয়া খবৰ আৰু দৈনিক জনভূমি কাকতে আত্মঘাতী চিকিৎসকৰ গাড়ী বোমা বিস্ফোৰণত দেশৰ ৰাজধানী ৰক্তাক্ত হোৱাৰ বাতৰি ভিন ভিন শিৰোনামেৰে সবিস্তাৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে গগনযান অভিযানৰ বাবে ইছৰোই মূল পেৰাচুটসমূহৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰাৰ এটা বাতৰি আলোকচিত্ৰসহ তথ্য সহকাৰে পৰিৱেশন কৰিছে। দ্য চেণ্টিনেল কাকতে বিধানসভা নিৰ্বাচনলৈ 5 মাহ বাকী থকা অৱস্থাত প্ৰথম পৰ্যায়ৰ ইলেক্ট্ৰনিক ভোটিং মেচিনসমূহৰ পৰীক্ষা 11 ডিচেম্বৰ আৰম্ভ কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে দিল্লীকাণ্ডৰ ষড়যন্ত্ৰকাৰীসকলক ৰেহাই দিয়া নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা প্ৰতিজ্ঞাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। এই বাতৰিক আজি প্ৰকাশিত প্ৰতিখন কাকতেই গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অত্যুৎসাহী মিডিয়াত জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যুৰ উৰাবাতৰি শীৰ্ষক বাতৰিটো আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। জলজীৱনৰ লুণ্ঠনত দ্বিতীয় স্থানত অসম শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে 15খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক লৈ কেন্দ্ৰীয় চৰকাৰ উদ্বিগ্ন হোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক বাতৰিৰ মাজলৈ পুনৰ উভতি যাওঁ।
ধন্যবাদ সংগীতা শৰ্মা। ৰাজ্য চৰকাৰে কেতবোৰ চৰ্ত সাপেক্ষে ৰাজ্যত পুনৰ লটাৰী অথবা উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত পূৰ্বৰ এটা নিৰ্দেশ খাৰিজ কৰি ৰাজ্যত লটাৰী অনুষ্ঠিত কৰা নকৰা সন্দৰ্ভত বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। এই নিৰ্দেশৰ পাছতে কালি ৰাজ্যৰ বিত্ত বিভাগে ৰাস মহোৎসৱ, লক্ষ্মী পূজা, দৌল উৎসৱ আদিত জিলা আয়ুক্তই এই খেলৰ বাবে অনুমতি দিব পাৰিব বুলি নিৰ্দেশ দিয়ে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলি আৰু পৰৱৰ্তী সময়ত আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী আৰু সৰ্বনিম্ন 21 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ পাছত সমগ্ৰ দেশতে বিশেষ সতৰ্কতা জাৰি, ৰাজ্যৰ ঠায়ে ঠায়ে তীব্ৰ তালাচী অভিযান, জনজাতীয় লোকক বসুন্ধৰা আঁচনিৰ জৰিয়তে 50 বিঘা পৰ্যন্ত ভূমি স্বত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, দ্বিতীয় পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচনত 66.91% ভোটদান, এক্সিট পলৰ সমীক্ষাত NDAৰ পুনৰ প্ৰত্যাৱৰ্তনৰ ইংগিত, ৰাজ্য চৰকাৰ আৰু গুগলৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰক লৈ এখন বিশেষ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ, আৰু যান বাহন ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা শৃংখলাৰ বাবে মিজোৰামলৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ বঁটা। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।